জিৰিমিয়া তিনি অধ্যায়। মুচিয়ে এইদৰে লিখিছিল যে কোনোৱে নিজ স্ত্ৰীক ত্যাগ কৰাৰ পাছত সেই স্ত্ৰীয়ে তেওঁৰ স্বামীৰ লগ এৰি যদি আন পুৰুষৰ সৈতে বিবাহ হয় তেতিয়া তাইৰ প্ৰথম স্বামীয়ে পুনৰাই তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল'ব। যদি যায় তেন্তে সেই গোটেই দেশ নিচেকৈ মোলৈ গ্ৰহণীয় নহ'বলৈ সেয়ে এক কাৰণ হ'ব। কিন্তু তুমি অনেক পিয়ৈ সৈতে বেশ্যাকৰ্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা, গতিকে মোৰ ওচৰলৈ যদি তুমি উলটিও আহা মই জানো তোমাক গ্ৰহণ কৰিম, এইবুলি জিহুৱাই কৈছে। চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা, তুমি আৰাধ্য কৰা প্ৰতিমাবোৰ প্ৰত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবিয়াৰ দৰে মানুহবোৰলৈ বাট চাই ৰাজ আলিত আক্ৰমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে, যেন তেওঁলোক সকলোৱে প্ৰেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম কৰিলা। কিয়নো প্ৰতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম আৰু কুকৰ্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্ৰহণীয় কৰিলা। সেইবাবে বছৰৰ নিৰূপিত সময়ত হ'বলগীয়া বৃষ্টি মই আটক কৰিলোঁ। যেতিয়া তোমালোকে ইয়াৰ প্ৰয়োজন বোধ কৰিছিলা তথাপি তুমি বেশ্যাৰ মুখ ধাৰণ কৰি লজ্জিত হ'বলৈ অস্বীকাৰ কৰিলা। তুমি আজিৰ পৰা মোৰ আগত প্ৰাৰ্থনা কৰি নক'বানে যে হে মোৰ পিতৃ, তুমি মোৰ যৌৱনকালৰ পদদৰ্শক, তুমি জানো চিৰকাললৈকে তোমাৰ ক্ৰোধ মোৰ ওপৰত ৰাখিবা। চোৱা, তুমি মন্দ কথা ক'লা আৰু কুকৰ্মও কৰি আছা আৰু নিজ ইচ্ছামতে তাক সিদ্ধও কৰি আছা। ইজৰাইল আৰু যিহুদাৰ পাপৰ ক্ষমা। যিহুদাৰ ৰজা যোছিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহুৱাই মোক ক'লে, বিপদগামিনী ইজৰাইলে যি কৰিলে তাক তুমি দেখিবলৈ পালানে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ'ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ সেই ঠাইত বেশ্যাকৰ্ম কৰিলে। মই ভাবিছিলোঁ যে এইবোৰ কাম কৰাৰ পাছত তেওঁলোক মোৰ ওচৰলৈ উলটি আহিব, গতিকে মই ক'লোঁ মোলৈ ঘূৰি আহা। কিন্তু তেওঁলোকে উলটি নাহিল আৰু তেওঁলোকৰ বিশ্বাসঘাতকিনি যিহুদাই তাক দেখিলে। আৰু মই দেখিলোঁ যে বিপদগামিনী ইজৰাইলে বিবিচাৰ কৰিলে, এইকাৰণে মই পত্নীক ত্যাগপত্ৰ দি এৰি দিয়াৰ দৰে অন্য দেশলৈ পঠিয়াই দিলোঁ। মই তেওঁলোকক কি কৰিলোঁ? বিশ্বাসঘাতকিনি বায়েক যিহুদাই সেই সকলো দেখিও ইজৰাইলৰ দৰেই বেশ্যাকৰ্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰোঁ তালৈ যিহুদাই ভয় নকৰিলে, কিন্তু স্ত্ৰীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমুখ কৰিলে। তেওঁলোকে বেশ্যাকৰ্ম লঘু জ্ঞান কৰি তেওঁলোকে শিল আৰু কাঠেৰে সজা দেৱ দেৱীৰ উপাসক হৈ দেশখন অসুচি কৰিলে। ইজৰাইলৰ বিশ্বাসঘাতকিনী বায়েক যিহুদাই সম্পূৰ্ণ মনেৰে সৈতে নহয় কেৱল কপটভাৱেৰে মোলৈ উলটিল। এইয়ে সত্য হোৱাৰ বাবে মই যিহুৱাই ইয়াকেই ক'লো। তেতিয়া যিহুৱাই মোক ক'লে, ইজৰাইলৰ লোকসকলে মোৰ পৰা ঘূৰি গ'ল, কিন্তু বিশ্বাসঘাতকিনী যিহুদাই বিপদগামিনী ইজৰাইলতকৈ নিকৃষ্টভাৱে বিপথে গ'ল। গতিকে তুমি গৈ ইজৰাইলৰ লোকসকলক কোৱাগৈ তেওঁৰ পৰা উলটি যোৱা হে ইজৰাইলৰ লোকসকল, যিহুৱাই এই কথা তোমালোকক কৈছে, মই তোমালৈ আৰু ক্ৰোধ দৃষ্টি নকৰিম। কিয়নো যিহুৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে কুধো নাৰাখোঁ, গতিকে তোমালোক মোলৈ উলটি আহা। তোমাৰ সেই দুখ স্বীকাৰ কৰা যে তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ দেৱীৰ উপাসনা কৰিলা তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আঁতৰি গলা জিহুৱাই কৈছে হে বিপদগামিনী সন্তানসকল মোলৈ উলটি আহা কিয়নো ময়ে তোমালোকৰ স্বামী তোমালোক উলটি আহিলে মই এখন নগৰৰ পৰা এজন আৰু এক গোষ্ঠীৰ পৰা দুজনকৈ লৈ চিউনলৈ অৰ্থাৎ জেৰুচালেমলৈ তোমালোকক আনিম তোমালোকে এইদৰে কৰিলে মই তোমালোকক মোৰ মনৰ দৰে এজন ৰখীয়া দিম তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব কাৰণ তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ জানে আৰু বুজে জিহুৱাই কৈছে সেইদিনত যেতিয়া তোমালোকে বাঢ়ি বহু প্ৰজা হবা তেতিয়া জিহুৱাৰ নিয়ম চন্দুক এই কথা মানুহে আৰু নকব আৰু সেয়ে মনত নপৰিব লোকে তাক সোঁৱৰণ নকৰিব সেয়ে নোহোৱাত লোকে বেজাৰ নাপাব আৰু তাক পুনৰাই সজা নাযাব সেই সময়ত লোকসকলে ক'ব জেৰুচালেম জিহুৱাৰ হিংসাখন বুলি প্ৰখ্যাত হ'ব আৰু সকলো জাতিয়ে তাৰ ওপৰত জেৰুচালেমত জিহুৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব সেই কালত জিহুদা বংশই ইজৰাইলৰ বংশই সৈতে সমভাৱে চলিব আৰু তেওঁলোক একেলগে উত্তৰ দেশৰ পৰা ওলাই তোমালোকৰ পূৰ্বপুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম আৰু ময়ে কৈছিলো তোমালোক ইজৰাইলৰ লোকসকল মই তোমালোকক গ্ৰহণ কৰিবলৈ তোমালোক মোৰ সন্তান হোৱা কাৰণ মই তোমালোকক এক মনোহৰ দেশ দিম আন জাতিৰ দেশতকৈ এই দেশ অধিককৈ মনোহৰ মই ইচ্ছা কৰিছো যেন তোমালোকে মোক পিতৃ বুলি সম্বোধন কৰা আৰু মোৰ পাছত চলাৰ পৰা কেতিয়াও উলটি নাযাবা কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাসঘাতকতা কৰি এৰে তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বাসঘাতকতা কৰিলা সেইবাবেই জিহুৱাই কৈছে আৰু মই ইজৰাইল বংশক এই কথা ক'লো গছ শূন্য পৰ্বতত ইজৰাইলৰ সন্তানসকলৰ কান্দোন আৰু কাকুতি মিনতি শুনা গৈছে কাৰণ তেওঁলোক বিপদগামী হৈছিল আৰু তেওঁলোকে নিজৰ ঈশ্বৰ জিহুৱাক পাহৰি গৈছিল বুলি স্বীকাৰ কৰিছে জিহুৱাই তেওঁলোকক ক'ব সেই বিপদগামী ইজৰাইলৰ সন্তানসকল মোলৈ উলটি আহা তেনে কৰিলে মই তোমালোকৰ বিপদগমন স্বৰূপ ৰোগ সুস্থ কৰিম তেতিয়া লোকসকলে উত্তৰ দি ক'ব চোৱা আমি তোমাৰ ওচৰলৈ আহিছো কিয়নো তুমিয়ে আমাৰ ঈশ্বৰ জিহুৱা স্বৰূপেই গিৰিবোৰৰ পৰা আশা কৰা সহায় আৰু পৰ্বতবোৰৰ ওপৰত দেৱ দেৱীৰ আগত কৰা কহাল মিছা স্বৰূপেই উপলব্ধি কৰিছো যে আমাৰ ঈশ্বৰ জিহুৱাইহে ইজৰাইলৰ পৰিত্ৰাণ কিন্তু সেই লজ্জাজনক বাল দেৱতাই আমাৰ ল'ৰাকালৰে পৰা আমাৰ পিতৃসকলৰ শ্ৰমেৰে অৰ্জা সম্পত্তি তেওঁলোকৰ গৰু মেৰ আদি জাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালীসকলক গ্ৰাস কৰিলে সেয়ে আমি আমাৰ লাজস্বৰূপ বিচনাত শুওঁ আৰু আমাৰ অপমানে আমাক ঢাকক কিয়নো আমাৰ পূৰ্বপুৰুষসকলে আৰু আমিও ল'ৰাকালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ জিহুৱাৰ অহিতে পাপ কৰিলোঁ আৰু নিজৰ ঈশ্বৰ জিহুৱাৰ আজ্ঞা পালন নকৰিলোঁ।